জিউচুৱা এঘাৰ অধ্যায়। কনান দেশৰ উত্তৰ ভাগ জয় কৰা আৰু গোটেই দেশৰ পৰাজয়। যেতিয়া হাচোৰৰ ৰজা জাবিনে ইজৰাইলীয়াসকলৰ বিজয়ৰ কথা শুনিলে, তেতিয়া তেওঁ এই বিষয়ে মাদুনৰ ৰজা জোৱাবক, চিম্মুনৰ ৰজা, অক্সফৰ ৰজা আৰু যিসকল ৰজাৰ উত্তৰ অঞ্চল পাৰ্বত্য ভূমিত জৰ্ডন নদীৰ কিন্নেৰতৰ দক্ষিণ উপত্যকা অঞ্চলত, নিম্নভূমি অঞ্চলত আৰু পশ্চিম অঞ্চলৰ দূৰৰ উচ্চ ভূমিত বসতি কৰি আছিল, সেই সকলো ৰজাৰ ওচৰলৈ সংবাদ পঠিয়ালে। তেওঁ পূব আৰু পশ্চিমে থকা কনানিয়া, ইমুৰিয়া, খিত্তিয়া, পৰজীয়াসকলৰ লগতে পৰ্বতীয়া অঞ্চল নিবাসী জিবুচিয়া আৰু সমুনৰ তলত থকা মিম্পা দেশীয় হিব্বিয়াসকলৰ ওচৰলৈ মানুহ পঠিয়াই এই সংবাদ দিলে। তেতিয়া তেওঁলোকে সৈন্য সামন্তৰ লগত লৈ সমুদ্ৰৰ পাৰৰ বালিৰ নিচিনা অসংখ্য লোকৰ সৈতে অধিক ঘোঁৰা আৰু ৰথ লৈ ওলাই আহিল, আৰু এইদৰে সকলো ৰজা একগোট হ'ল আৰু ইজৰাইলৰ লগত যুদ্ধ কৰিবলৈ আহি মেৰুম নামেৰে সৰু বৰৰ ওচৰত একেলগে চাউনি পাতিলে। জিহুৱাই জিহুচক ক'লে, তুমি তেওঁলোকলৈ ভয় নকৰিবা, কিয়নো কাইলৈ এনে সময়তে মই ইজৰাইলৰ আগত তেওঁলোকৰ সকলোকে বধ কৰি সমৰ্পণ কৰিম। তুমি তেওঁলোকৰ ঘোঁৰাৰ ভৰিৰ শিৰ কাটিবা আৰু ৰথবোৰ জুইৰে পুৰি পেলাবা। পাছত জিহুচুৱাই সকলো যুঁজাৰু লোকক লগত লৈ ওলাই আহিল, তেওঁলোকৰ বিৰুদ্ধে মেৰুম সৰুবৰৰ ওচৰত অকস্মাতে ওলাই তেওঁলোকক আক্ৰমণ কৰিলে। জিহুৱাই শত্ৰুসকলক ইজৰাইলৰ হাতত সমৰ্পণ কৰাৰ পাছত তেওঁলোকে তেওঁলোকক তৰোৱালেৰে আঘাত কৰি বধ কৰিলে আৰু মহা চিদুন ও মৃক্ষফুট মৰিয়মলৈকে আৰু পূবফালৰ মিম্পাৰ উপত্যকালৈকে তেওঁলোকক খেদি পঠিয়াই তেওঁলোকক সংহাৰ কৰিলে আৰু তেওঁলোকৰ কোনো এজনকো অৱশিষ্ট নাৰাখিলে। জিহুৱাই আজ্ঞা দিয়াৰ দৰেই জিহুচুৱাই তেওঁলোকৰ প্ৰতি কাৰ্য কৰিলে। তেওঁলোকৰ ঘোঁৰাৰ শিৰ কাটিলে আৰু ৰথবোৰ জুইৰে পুৰি পেলালে। সেই সময়ত জিহুচুৱাই ঘূৰি আহি হাচোৰ জয় কৰি ল'লে আৰু তাৰ ৰজাক তেওঁ তৰোৱালেৰে বধ কৰিলে, কিয়নো হাচোৰ পূৰ্বৰে পৰা সেই সকলো ৰাজ্যৰ মাজত প্ৰধান আছিল। তাত বাস কৰা সকলো জীৱিত প্ৰাণীক তেওঁলোকে তৰোৱালেৰে আক্ৰমণ কৰি নিঃশেষে বিনষ্ট কৰিলে আৰু বিনষ্ট হ'বলৈ তেওঁ সেই লোকসকলক নিলগাই ৰাখিলে, গতিকে তাত কোনো এটা প্ৰাণীও জীৱিত নাথাকিল। পাছত তেওঁ হাচোৰ অৰ্থাৎ সেই ঠাই পুৰি পেলালে। জিহুচুৱাই সেই ৰজাসকলৰ গোটেই নগৰ দখল কৰিলে। তেওঁ আনকি তেওঁলোকৰ সকলো ৰজাক আটক কৰিলে আৰু আক্ৰমণ কৰি তৰোৱালেৰে বধ কৰিলে। জিহুৱাৰ দাস মুচিৰ আজ্ঞা অনুসাৰে তেওঁলোকক তৰোৱালেৰে বধ কৰি নিঃশেষে বিনষ্ট কৰিলে। কিন্তু যি যি নগৰ নিজ নিজ পৰ্বতত সজা আছিল, ইজৰাইলে হাচোৰ বাহিৰে সেইবোৰ পুৰি নেপেলালে, কেৱল এই নগৰখনহে জিহুচুৱাই পুৰিলে। ইজৰাইলৰ সৈন্যসকলে সেই নগৰবোৰ লুট দ্ৰব্য আৰু পশুধনবোৰ নিজ নিজ বাবে লুট কৰি ল'লে, কিন্তু সকলো নিঃশেষে বিনষ্ট হোৱালৈকে তেওঁ সকলো লোকক তৰোৱালেৰে বধ কৰিলে। তেওঁলোকে কোনো লোকক জীয়াই নাৰাখিলে। জিহুৱাই নিজৰ দাস মুচিক যেনে আজ্ঞা দিছিল, মুচিয়েও জিহুচুৱাক তেনে আজ্ঞা কৰিছিল, আৰু জিহুৱাই মুচিক কাৰ্য কৰিবলৈ দিয়া সকলো আদেশৰ দৰে জিহুচুৱাই কাৰ্য কৰিলে আৰু এটা কথাও তেওঁ নকৰাকৈ নাথাকিল। এইদৰে জিহুচুৱাই সেই গোটেই দেশ ল'লে। তেওঁ পৰ্বতীয়া অঞ্চল, সমস্ত নেগেভ, গোচনৰ সমগ্ৰ অঞ্চল, পাদদেশ অঞ্চল, জৰ্ডন নদীৰ উপত্যকা অঞ্চল, ইজৰাইলৰ পৰ্বতীয়া অঞ্চল আৰু নিম্নভূমি অঞ্চল দখল কৰিলে। চেৰিয়লৈ বিখতিত হোৱা হালক পৰ্বতৰ পৰা যিমান দূৰ সম্ভৱ সমুন পৰ্বতৰ উত্তৰফালে থকা লিবানুনৰ বালগাদ উপত্যকালৈ থকা সকলো ৰাজ্যৰ ৰজাক বন্দী কৰিলে আৰু তেওঁলোকক বধ কৰিলে। সেই ৰজাবোৰক ধৰিলে আৰু আঘাত কৰি বধ কৰিলে। জিউচুৱাই সেই ৰজাসকলৰে সৈতে বহুকাল যুদ্ধ কৰি আছিল। গিবিউন নিবাসী হিব্বিয়াসকলৰ বাহিৰে আন কোনো নগৰৰ লোকে ইজৰাইলৰ সন্তানসকলৰ সৈতে সন্ধি স্থাপন নকৰিলে। ইজৰাইলে আন সকলো নগৰ সকলোকে যুদ্ধ কৰি দখল কৰি ল'লে, কিয়নো তেওঁলোকক সম্পূৰ্ণৰূপে বিনষ্ট কৰিবৰ বাবে জিহুৱাই তেওঁলোকৰ হৃদয় কঠিন কৰিছিল। সেইবাবে তেওঁলোকে আহি ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰিলে। জিহুৱাই মুচিক আজ্ঞা দিয়াৰ দৰে তেওঁলোকৰ দয়া নিবেদন শুনা নগ'ল, বৰং তেওঁলোক সম্পূৰ্ণৰূপে উচ্ছন্ন হ'ল। সেই কালত জিহুচুৱাই আহি পৰ্বতীয়া অঞ্চল হিব্ৰুন, দবিৰ, অনাপ আৰু জিহুদা তথা ইজৰাইলৰ আটাই পৰ্বতীয়া অঞ্চলৰ পৰা অনাকিয়াসকলক উচ্ছন্ন কৰিলে। জিহুচুৱাই সম্পূৰ্ণৰূপে তেওঁলোকক নিজ নগৰবোৰৰ সৈতে বিনষ্ট কৰিলে। ইজৰাইলৰ সন্তানসকলৰ দেশত অনাকিয়াসকলৰ কোনো অৱশিষ্ট নাথাকিল। কেৱল গাজাত, গাতত আৰু অচদুততহে কোনো অৱশিষ্ট থাকিল। এইদৰে জিহুৱাই মুচি কোৱাৰ দৰেই সেই সকলো দেশ জিহুচুৱাই দখল কৰি লৈছিল। পাছত জিহুচুৱাই এই দেশবোৰ ইজৰাইলৰ প্ৰত্যেক ফৈদক ভাগ অনুসাৰে অধিকাৰ কৰিবলৈ দিলে। তেতিয়াৰে পৰা যুদ্ধ আঁতৰি গ'ল আৰু দেশ সুস্থিৰ হ'ল।